গুৰুজনাই পচাৰিলে এই কলিতি শৰীৰ মা সঁচাকৈ বৈকুণ্ঠৰে পাতিলা